এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। ভাৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী থকা দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনৰ শক্তিশালী কৃষিখণ্ডৰ সহায়ত বিশ্বব্যাপী দেখা দিয়া ক্ষুধা আৰু পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত 32 সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলনত দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। 75খন দেশৰ প্ৰতিনিধিয়ে অংশ লোৱা এই সন্মিলনত শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতৰ কৃষকসকলৰ উপকৃত হ'ব পৰাকৈ 1900বিধৰো অধিক পৰিৱেশে অনুকূল বীজৰ প্ৰজাতি বিকশাই তোলা হৈছে। ইয়াৰ ফলত কৃষকসকলে 25% কম পানী ব্যৱহাৰ কৰি কৃষি কাৰ্য কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ কয়। তেওঁ কয় যে বহু সংস্কাৰ সাধনেৰে চৰকাৰী কৃষিখণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ মিলেট, গাখীৰ, দাইল আৰু মছলা উৎপাদনকাৰী দেশ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে পৰম্পৰাগত আৰু প্ৰাকৃতিক কৃষিত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়া কেন্দ্ৰীয় বাজেটত বহনক্ষম কৃষিত বিশেষ আলোকপাত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে কৃষিখণ্ডত ডিজিটিঅ' প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ 10 কোটি কৃষকৰ বেংক একাউণ্টলৈ পুঁজি হস্তান্তৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কৃষি গৱেষণা আৰু শিক্ষাৰ বলিষ্ঠ ব্যৱস্থাৰ কথা অনুজ্ঞাই দিয়ে। তেওঁ কয় যে দেশত বৰ্তমান কৃষি শিক্ষণৰ বাবে 500ৰো অধিক কৃষি মহাবিদ্যালয় আৰু 700ৰো অধিক কৃষি বিজ্ঞান কেন্দ্ৰ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা চন্দ্ৰৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ উপস্থিতিত আজি জাগীৰোডৰ অসমৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল সূতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। আজি জাগীৰোডত প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ পূব ভাৰতৰ বাবে প্ৰযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্ৰুপে আৰম্ভ কৰা এই প্ৰকল্প অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰি ডঃ শৰ্মাই টাটা গ্ৰুপে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে চিকিৎসা খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যখনত উগ্ৰবাদী সমস্যা প্ৰতিহত কৰাৰ চৰকাৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে উদ্যোগিক গোষ্ঠীটোক অসমত বিনিয়োগ কৰিবলৈ আহান কৰিছিল বুলিও ডঃ শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পটোত ইতিমধ্যে 1000 অসমীয়া যুৱতীক প্ৰশিক্ষণ দি নিয়োগৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা চন্দ্ৰৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰণে কয় যে জাগীৰোডত স্থাপন কৰা দেশৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্পত বৈদ্যুতিক গাড়ী, মোবাইল ফোন আৰু চিকিৎসাৰ বিভিন্ন সঁজুলিৰ বাবে প্ৰয়োজনীয় 48,000 মিলিয়ন চিপ্ছ প্ৰতিদিনে উৎপাদন কৰা হ'ব। আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা, নন্দিতা গাৰলোচা, যোগেন মোহন আৰু মুখ্য সচিব ডঃ ৰবি কোটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটী মহানগৰ পূব প্ৰান্তত অৱস্থিত পুৰণি উচ্চ শিক্ষা অনুষ্ঠান গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰাজি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰণৱ চাণ্ডিল্য আৰু পৰিচালনা সমিতিৰ সভাপতি ডঃ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰম্ভ কৰা দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা মুকলি সভাত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী তৰুণ শইকীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ক সিং চাইনীয়ে আজি শক্তিপীঠ কামাখ্যা ধামত পূজা অৰ্চনা আগবঢ়ায়। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত শ্ৰীচাইনীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ উচ্চ প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপসমূহৰ ফলত অসম বিকাশৰ পথত অগ্ৰসৰ হৈছে। ইয়াৰ লগতে শ্ৰীচাইনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে। পেৰিছ অলিম্পিকত ভাৰতীয় ধনুবিদ দীপিকা কুমাৰীয়ে ব্যক্তিগত শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইফালে শ্বুটিঙত দুটাকৈ পদক বিজয়ী মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ 25 মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত ব্যৰ্থ হয়। আনহাতে আজি নিশা বক্সাৰ নিশান্ত দেৱ পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত মেক্সিকোৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব।